Iya, Akahbani. বাতৰি সৈতে মই সংগীতা শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ছত্তীশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ'ব। জি টুৱেণ্টি নেতাসকলৰ 20 সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গলৈ যাব। জনতা দল ইউনাইটেডৰ মুৰববী নীতিশ কুমাৰে আজি 10ম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গোৱাত আজিৰে পৰা 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ IFFI অনুষ্ঠিত হ'ব আৰু ভাৰতৰ 8গৰাকী মহিলা আৰু 7গৰাকী পুৰুষসহ মুঠ 15গৰাকী খেলুৱৈয়ে বিশ্ব বক্সিং কাপ 2025ৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ছত্তীশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি অম্বিকাপুৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মুৱে তেলেংগানাৰ ছিকান্দৰাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ 2025 মুকলি কৰিব। ভাৰতীয় কলা মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গোৱা, দাদৰা আৰু নগৰ হাভেলি তথা দমন আৰু দিউৰ চহকী সাংস্কৃতিক ৰন্ধন আৰু কলাত্মক পৰম্পৰাৰ বিষয়ে আলোকপাত কৰা হ'ব। পৰহিলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ পুট্টাপাৰ্থীৰ প্ৰশান্তি নিলয়মত শ্ৰী সত্য সাই বাবাৰ শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিশেষ অধিৱেশনত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জি টুৱেণ্টি নেতাসকলৰ 20 সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গলৈ যাব। এইখন হ'ব গ্লোবেল ছাউথত একেৰাহে 4ৰ্থবাৰৰ বাবে আয়োজিত জি টুৱেণ্টি সন্মিলন। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই সন্মিলনত প্ৰধানমন্ত্ৰী জি টুৱেণ্টি কাৰ্যক্ৰমণিকা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব। শ্ৰীমোদীয়ে এই সন্মিলনৰ 3টা সত্ৰতে ভাষণ দিয়াৰ কথা আছে। জি টুৱেণ্টি সন্মিলনৰ সুযোগতে শ্ৰীমোদীয়ে জোহান্সবাৰ্গত কেইগৰাকীমান নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে। তেওঁ লগতে দক্ষিণ আফ্ৰিকাই আয়োজন কৰা ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ নেতাসকলৰ বৈঠকতো অংশগ্ৰহণ কৰিব। জনতা দল ইউনাইটেডৰ মুৰববী নীতিশ কুমাৰে আজি 10ম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আজি দিনৰ 11:30 বজাত এই শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে আন ভালেসংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব। উল্লেখযোগ্য যে জে ডি ইউৰ মুৰববী নীতিশ কুমাৰক কালি এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। পাটনাত কালি অনুষ্ঠিত মিত্ৰজোঁটৰ 5টা অংশীদাৰী দলৰ নৱনিৰ্বাচিত বিধায়কসকলৰ যুটীয়া বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যখনৰ 243জনীয়া বিধানসভাৰ বাবে অলপতে হোৱা নিৰ্বাচনত এন ডি এ 202 আসন লাভ কৰি বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতা হস্তগত কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে বিজেপিৰ নেতা সম্ৰাট চৌধুৰীক দলৰ বিধায়িনী গোটৰ নেতা আৰু বিজয় সিনহাক উপ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ভাৰতীয় সুৰক্ষা আৰু বিনিময় বোৰ্ড ছেবিয়ে বিনিয়োগকাৰীসকলক সাৱধান হৈ থকাৰ লগতে পঞ্জীয়ন নকৰা অনলাইন বণ্ড প্লেটফৰ্মত লেনদেন নকৰিবলৈ আহান জনাইছে। পঞ্জীয়নভুক্ত নোহোৱা প্লেটফৰ্মসমূহ পৰ্যবেক্ষণ তথা নিৰীক্ষণৰ আওতালৈ নাহে আৰু এই প্লেটফৰ্মসমূহত বিনিয়োগকাৰীসকলৰ সুৰক্ষা আৰু ওজৰ আপত্তি আদি গ্ৰহণ কৰাৰো কোনো ব্যৱস্থা নাথাকে বুলি ছেবিয়ে প্ৰকাশ কৰিছে। কালি জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তিত ফিনটেক কোম্পানীসমূহ আৰু ষ্টক ব্ৰকাৰসকলৰ লগতে বিভিন্ন সংস্থাই উপযুক্ত পঞ্জীয়ন অবিহনে অনলাইন বণ্ড প্লেটফৰ্ম প্ৰদানকাৰী হিচাপে সেৱা আগবঢ়াইছে বুলি প্ৰকাশ পাইছে। এনেধৰণৰ কাম কাজক 2013 চনৰ কোম্পানী আইন আৰু 1992 চনৰ ছেবি আইনৰ অধীনত প্ৰযোজ্য নীতি নিয়মৰ উলংঘন হিচাপেও গণ্য কৰা হয়। সংস্থাসমূহৰ পঞ্জীয়নৰ স্থিতি পৰীক্ষাৰ বাবে বিনিয়োগকাৰীসকলে ছেবি, বি এছ ই আৰু এন এছ ইৰ ৱেবছাইট চাব পাৰে বুলিও বিজ্ঞপ্তিখনত লগতে প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম এন চি ডি চিয়ে সমবায়সমূহৰ সবলীকৰণৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে কাম কৰাৰ লগতে সেইসমূহক প্ৰয়োজনীয় বিত্তীয় সাহায্য প্ৰদান কৰি আহিছে বুলি কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এন চি ডি চিৰ 92 সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। শ্ৰীশ্বাহে দেশত প্ৰথম সমবায় টেক্সি সেৱা শুভাৰম্ভ কৰাৰ ক্ষেত্ৰত এন চি ডি চিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে নতুন বহু ৰাজ্যিক সমবায় সমিতি পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰ অধীনত চালকৰ অন্তৰ্ভুক্তিৰ লগতে প্ৰযুক্তিগত বিকাশৰ কামসমূহো চলি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে বিগত কিছু বছৰত সমবায়সমূহলৈ এন চি ডি চিৰ বিত্তীয় সাহায্যৰ পৰিমাণ প্ৰায় চাৰিগুণ বৃদ্ধি হৈ 95,000 কোটি টকাৰো অধিক হৈছে। ইয়াৰ লগতে এন চি ডি চিয়ে আগবঢ়োৱা বিত্তীয় সাহায্যৰ জৰিয়তে 1,000ৰো অধিক মীনপালক তথা উৎপাদক সংস্থা এফ এফ পি অ' অধিক সবল হৈছে বুলিও তেওঁ কয়। শ্ৰীশ্বাহে কয় যে দুগ্ধ উৎপাদন খণ্ড, পশুপালন, মীন আৰু মহিলা সমবায় সমিতিসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এন চি ডি চিয়ে 20,000 কোটি টকাৰ আবণ্টন দিব। সমবায় মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি বিজয়ৱাড়াত এটা নতুন আঞ্চলিক কাৰ্যালয়ৰ লগতে জম্মু কাশ্মীৰ, লাডাখ, ছিকিম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডত উপ কাৰ্যালয় স্থাপনৰ জৰিয়তে এন চি ডি চিয়ে সমবায় খণ্ডক অধিক শক্তিশালী কৰিছে। গোৱাত আজিৰে পৰা 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আই এফ এফ আই অনুষ্ঠিত হ'ব। এইবাৰো এই মহোৎসৱে ইউনিচেফৰ সহযোগিতাত কাহিনীৰ জৰিয়তে শৈশৱৰ বিভিন্ন দিশ উদযাপন কৰিব। এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি এইবাৰৰ এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 5খন ব্যতিক্ৰমী চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱত 80খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰিব। এইবাৰ দেশ বিদেশৰ 270খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। হামাছৰ নিয়ন্ত্ৰণত থকা গাজাৰ এটা অংশত ইজৰাইলে বিমানেৰে কৰা 4টাকৈ আক্ৰমণত অতি কমেও 25জন পেলেষ্টাইনী নাগৰিকে প্ৰাণ হেৰুৱাইছে। অক্টোবৰত অস্থায়ী যুদ্ধবিৰতি ঘোষণা হোৱাৰ পাছত এই আক্ৰমণ সংঘটিত হৈছে বুলি স্থানীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইজৰাইলী সৈন্যই প্ৰকাশ কৰা অনুসৰি পেলেষ্টাইনী সেনাই প্ৰায় 6টা সপ্তাহৰ যুদ্ধবিৰতি উলংঘা কৰি দেশখনৰ সেনাবাহিনীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। ইয়াৰ পাছতহে ইজৰাইলে গাজা ভূখণ্ডৰ ভিতৰত হামাছক লক্ষ্য কৰি আক্ৰমণ কৰিবলৈ বাধ্য হয়। উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰীণাৱাই ৰাজ্যখনৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সকলো ভোটদাতাক আহ্বান জনাইছে। ভোটদাতাসকলে সাৱধানেৰে ভোটাৰ তালিকাৰ লগত সংগতি থকা প্ৰপত্ৰসমূহ পূৰণ কৰি বুথ পৰ্যায়ৰ বিষয়াক ঘূৰাই দিবলৈও তেওঁ কয়। প্ৰপত্ৰসমূহত স্বাক্ষৰ কৰি বুথ পৰ্যায়ৰ বিষয়াক ঘূৰাই দিয়া ভোটদাতাসকলৰ নাম অহা 9 ডিচেম্বৰত প্ৰকাশ পাবলগীয়া খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। ভাৰতৰ 8গৰাকী মহিলা আৰু 7গৰাকী পুৰুষসহ মুঠ 15গৰাকী খেলুৱৈয়ে বিশ্ব বক্সিং কাপ 2025ৰ ফাইনেলত প্ৰৱেশ কৰিছে। বিশ্বৰ 16খন দেশৰ 130গৰাকীতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় শাখাতে খেলুৱৈসকলে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে। বিশ্ব চেম্পিয়ন জেচমিন লম্বৰীয়া আৰু দুবাৰৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন নিখত জৰীণৰ নেতৃত্বত কালি বিশ্ব বক্সিঙত ভাৰতে সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে নিজৰ প্ৰতিপত্তি বজাই ৰাখে। নিখতে 51 কিলোগ্ৰাম শাখাত উজবেকিস্তানৰ গুলছেভাৰ গেনিয়েভাক 5-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে জেচমিনেও কাজাখস্তানৰ প্ৰতিদ্বন্দ্বী উলঝান ছাৰ্চেনবেকক 5-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হ'ব। ছিডনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন ছুপাৰ 500 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ লক্ষ্য সেন আৰু এইচ এছ প্ৰণয়ে পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। 2024ৰ পেৰিছ অলিম্পিকত ছেমি ফাইনেলত প্ৰৱেশ কৰি লক্ষ্য সেনে চীনা টাইপেৰ চু লিয়াঙক 21-17, 21-13 গেমত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। আনহাতে প্ৰণয়ে ইণ্ডোনেছিয়াৰ য়োহানেছ ছাউথ মাৰ্চেলিনক 6-21, 21-12, 21-17 গেমত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত স্থান নিশ্চিত কৰে। পূৰ্বৰ বিশ্বৰ 1নম্বৰ খেলুৱৈ শ্ৰীকান্তে চীনা টাইপেৰ লি চিয়াহাওক পৰাস্ত কৰি ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। পৰহিলৈৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ'চিয়েচনৰ খেলপথাৰত হ'বলগীয়া গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা কালি গুৱাহাটীত উপস্থিত হয়। দুয়োটা দলকে বিশেষ চাৰ্টাৰ্ড বাছেৰে বিমান বন্দৰৰ পৰা হোটেল ৰেডিশ্যন ব্লুলৈ লৈ যোৱা হয়। বিমান বন্দৰ আৰু হোটেলত দল দুটাৰ অগণন অনুৰাগীয়ে তেওঁলোকক হৰ্ষধবনিৰে আদৰণি জনায়। দুয়োটা দলে আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3দিনীয়া ভ্ৰমণসূচীৰে আজি ছত্তীশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ'ব। G20 নেতাসকলৰ 20 সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গলৈ যাব। জনতা দল ইউনাইটেডৰ মুৰববী নীতিশ কুমাৰে আজি 10মবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গোৱাত আজিৰে পৰা 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আই এফ এফ আই অনুষ্ঠিত হ'ব। আৰু ভাৰতৰ 8গৰাকী মহিলা আৰু 7গৰাকী পুৰুষসহ মুঠ 15গৰাকী খেলুৱৈয়ে বিশ্ব বক্সিং কাপ 2025ৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55